মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক অভিজ্ঞানম শকুন্তলমৰ কাহিনীভাগ আগৰ ক্লাছত কৈছিলোঁ। এতিয়া আমি যিহেতু চতুৰ্থ অংকটোৱে পঢ়িব লাগে, সেয়ে চতুৰ্থ অংকটোৰ মনোগ্ৰাহিতা সম্পৰ্কে, অৰ্থাৎ কিয়নো চতুৰ্থ অংকটো শ্ৰেষ্ঠ বুলি সমালোচকসকলে ক'ব বিচাৰে, সেই বিষয়ে আমি অকণমান আকৌ মনত পেলাই লওঁ। সকলো শ্ৰেণীৰ দৃশ্য, শ্ৰব্য, গদ্য, পদ্য, মিশ্ৰ, মহাকাব্য, খণ্ডবাক্য, ৰূপক আদিৰ ভিতৰত নাটকেই হৈছে আটাইতকৈ মনোগ্ৰাহী। নাটকবিলাকৰ ভিতৰত বহুত নাটক সফল হৈছে, বহুত নাটক মঞ্চস্থ কৰিব পৰাকৈ হয়তো সফল হোৱা নাই। সংস্কৃত নাটকসমূহৰ ভিতৰত অভিজ্ঞানম শকুন্তলম নাটকখন সবাতোতকৈ মনোৰম। সেই নাটকখনৰ ভিতৰত চতুৰ্থ অংকটো অতি হৃদয়গ্ৰাহী বুলি সকলোৱে একমুখে স্বীকাৰ কৰে। এই চাৰিটা শ্লোক লৈ পণ্ডিতসকলৰ মতভেদ আছে। প্ৰায়েই 6, 18, 19 আৰু 22 এই চাৰিটা শ্লোকেই সকলোৰে বাছনিত উঠে। ইয়াৰ উত্তৰ বিচাৰিবলৈ গ'লে পাঠকে দেখিব যে এই চতুৰ্থ অংকটিৰ মাজত দৈনন্দিন জীৱনৰ কিছুমান সজীৱ চিত্ৰ আছে, যিবোৰ কালিদাসে অমৰ তুলিকাৰে ইমান সুবহুকৈ আৰু কলাসুলভ নৈপুণ্যতাৰে অংকন কৰিছে যে সি দৰ্শক, পাঠক, শ্ৰোতা নিৰ্বিশেষে সকলোৰে অন্তৰ সহজে স্পৰ্শ কৰিব পাৰিছে আৰু তাৰ বৈচিত্ৰময় ব্যঞ্জনাই তেওঁলোকৰ হৃদয়ত গভীৰ আৰু চিৰকলীয়া সাঁচ বহুৱাবলৈ সক্ষম হৈছে। সেইবুলি পঞ্চম আৰু ষষ্ঠ অংকৰ মাজত কবিয়ে চতুৰ্থ অংকতকৈ কোনো গুণেই কম নিপুণতা প্ৰদৰ্শন কৰা নাই, অথবা এই দুটি অংকই দৰ্শক, শ্ৰোতা বা পাঠকৰ অন্তৰত বহুত চাপ বহুৱাব পাৰিছে। তথাপিও দুৰ্বাসাৰ অভিশাপৰ ফলত ৰজাই যে শকুন্তলাৰ চিনাকি পাহৰি গ'ল, দুষ্যন্ত আৰু সাংগৰৱ এই দুই ধৰ্মবীৰে তৰ্কযুদ্ধত প্ৰবৃত্ত হ'ল, দুয়োজন সত্যবাদী, দুয়োজনী ধৰ্মবীৰো, কোনেও সত্যৰ পৰা চুলি এডালমানো পিছলিব নোখোজে, তাৰ পাছতো বিচাৰৰ কাঠগড়াত থিয় দিয়া বিচাৰাধীন ব্যক্তিৰ দৰে শকুন্তলাই গোটেই ঘটনাখিনি নিজে প্ৰত্যক্ষ কৰাৰ ফলত তেওঁৰ অন্তৰত যি ধুমুহাৰ সৃষ্টি হ'ল, সেই ধুমুহাৰ তাণ্ডৱ লীলাও ইমান বৈচিত্ৰ্যপূৰ্ণ ৰূপত প্ৰকাশ পালে যে চতুৰ্থ অংকটোক শ্ৰেষ্ঠ নুবুলি নোৱাৰি। তথাপি এনেবোৰ ঘটনা জনজীৱনত নিতৌ প্ৰতিফলিত হয় বুলি ক'বও নোৱাৰি। ষষ্ঠ অংকত আঙুঠিটো দেখি শকুন্তলাক স্মৰণ কৰি তেওঁৰ বিৰহত কাতৰ হোৱা দুষ্যন্তৰ মানসিক বিকাৰসমূহৰ যি বিচিত্ৰ চিত্ৰ মহাকবিয়ে অংকন কৰিছে, সিও কিন্তু অনন্য। তথাপি তাক সকলোৰে জীৱনৰ প্ৰতিচ্ছবি বুলিব নোৱাৰি। কিন্তু চতুৰ্থ অংকত কালিদাসে যিখিনি চিত্ৰ অংকন কৰিলে তাৰ পটভূমি হৈছে প্ৰকৃতি, আৰু প্ৰকৃতিখন বিচিত্ৰ ৰঙৰ ব্যঞ্জনাৰে তেওঁ এনেদৰে অংকন কৰিছে যে সি সাৰ্বজনীন হৈও অসাধাৰণ ৰূপত জিলিকি উঠিল। বিদায় বেলাৰ পিতা পুত্ৰীৰ কৰুণ মধুৰ চিত্ৰ যেন প্ৰতিখন ভাৰতবৰ্ষৰ প্ৰতিটো ঘৰতেই পুনৰ পুনৰ ঘটি থকা ঘটনাৰহে এটি চিত্ৰ, অৰ্থাৎ সাৰ্বজনীন এখন চিত্ৰ। নিজৰ ঘৰৰ পৰা আঁতৰি যাবৰ সময়ত শকুন্তলাৰ মনত যিমান দুখ লাগিছে, সখীহঁতৰ মনত যিমান যন্ত্ৰণাৰ সৃষ্টি হৈছে, এই বেদনা বিধুৰ বিদায়ৰ দৃশ্যটি ভাৰতবৰ্ষৰ সকলোতে ঘটি আছে, আৰু তাকেই মহাকবিয়ে আনি নিজৰ নাটকখনত চিত্ৰিত কৰিছে। গতিকে ইও সাৰ্বজনীন। কতজনী শকুন্তলাই কতজনী অনুসূয়া প্ৰিয়ম্বদাৰ ডিঙিত সাৱটি ধৰি কান্দে, এই চিত্ৰ সকলো ঠাইতে দেখা পোৱা যায়। কপা কপা উঠেৰে, অশ্ৰুসিক্ত নয়নেৰে বাকৰুদ্ধ হৈ অন্তৰৰ পুঞ্জীভূত দুখ মুখেৰে ব্যক্ত নকৰাকৈ এনেকৈয়ে এগৰাকী কন্যা আন এখন ঘৰলৈ গুচি যায়। চতুৰ্থ অংকত নাট্যকাৰে এনেবোৰ চিৰশাশ্বত ভাৰতীয় চিত্ৰ অংকন কৰি গৈছে, আৰু সেইকাৰণেই এই অংকটিৰ মূল্য সৰ্বাধিক বুলি বিবেচিত হৈছে। চতুৰ্থ অংকৰ প্ৰতিটো শব্দ, প্ৰতিটো পদ আৰু প্ৰতিটো বাক্যই ভাৰতীয় জনমানসৰ বিচিত্ৰ অভিজ্ঞতা, জ্ঞান, কৰ্ম আৰু কৰ্তব্যৰ কথা ঘোষণা কৰিছে। কাশ্যপ কন্য ভাৰতীয় কন্যাদায়ী পিতৃৰ প্ৰতিমূৰ্তি বিশেষ। সকলো পিতৃয়ে নিজৰ কন্যাক যেনেদৰে বিদায় দিয়ে বা বিদায়ৰ সময়ত যেনেদৰে আশীৰ্বাদ কৰে, একেধৰণৰ চিত্ৰ। শকুন্তলা স্নেহশীল পিতৃৰ আলাসৰ লাৰু, আদৰৰ কন্যা। প্ৰতিগৰাকী কন্যাই এনেদৰে ঘৰখনৰ আদৰৰ হয়। প্ৰিয়ম্বদা আৰু অনুসূয়া সমবয়সী দুগৰাকী কন্যা প্ৰতিনিধি সকলোতে এনেধৰণৰ দুই এগৰাকী সখীও দেখা পোৱা যায়। ব্যক্তি হৈও তেওঁলোকে সমাজক প্ৰতিনিধিত্ব কৰে। সমাজ ছবি এই ব্যক্তিদাপোনসমূহত প্ৰতিফলিত হৈছে। এওঁলোক হৈছে শাশ্বত সমাজৰ শাশ্বত প্ৰতিনিধি। সেইকাৰণেও এই চতুৰ্থ অংক অতি সুন্দৰ। আকৌ এই চতুৰ্থ অংকত আমি কি দেখা পাওঁ? প্ৰকৃতিৰ ৰাজ্যখন, য'ত আছে বিদায়ী কন্যাৰ চিৰপৰিচিত লতা বৃক্ষ পত্ৰ পল্লৱ মৃগপহু, য'ত আছে ঘৰৰ দাঁতিতে গজা ধুনীয়া ধুনীয়া ফুল লতিকাবোৰ, এইবোৰ জানো এৰি যাব পৰা বস্তু। সময় হ'লে প্ৰকৃতিও কেতিয়াবা সজীৱ হৈ উঠে, মুখৰিত হয়, সচেতন হৈ পৰে। বিদায় শব্দটোৰ মাজত যিখিনি কাৰুণ্য নিহিত হৈ আছে, যিখিনি দুখ বেদনাৰ চিত্ৰ আছে, সেই সকলোখিনিয়ে জীৱন্ত ৰূপ ধাৰণ কৰিছে চতুৰ্থ অংকত, যাৰ বৰ্ণনা কোনোবা চিত্ৰ বা শব্দেৰে কৰা সম্ভৱ নহয়। তাক উপলব্ধি কৰিবলৈ সংবেদনশীল এখন হৃদয়, সহানুভূতিশীল মনৰ গৰাকী হ'ব লাগিব। সেয়া একমাত্ৰ কালিদাসৰ বাবেহে যেন সম্ভৱ আছিল। গতিকে আমি বহুকেইটা দিশৰ পৰা দেখা পালোঁ যে অভিজ্ঞানম শকুন্তলমৰ চতুৰ্থ অংক বহুকেইটা দিশৰ ফালৰ পৰা শ্ৰেষ্ঠ। আজি এই কথাখিনিকে তোমালোকক ক'লোঁ, তোমালোকে বাৰে বাৰে শুনিবা আৰু লিখি যাবা। পিছত যেতিয়া চতুৰ্থ অংকৰ শ্ৰেষ্ঠতা নিৰূপণ কৰিবলৈ আহিব, তেতিয়া নাটকখনৰ পৰা নিৰ্দিষ্ট কিছুমান উদ্ধৃতি আৰু শ্লোক তোমালোকে উল্লেখ কৰি তাৰ ব্যাখ্যা আগবঢ়োৱাৰ চলেৰে ঘটনাক্ৰম আগবঢ়াই নিব লাগিব আৰু শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব পাৰিব লাগিব। আমি যিহেতু নাটকখন এতিয়া পঢ়া নাই, আমি আকৌ যেতিয়া ক্লাছত নাটকখন এবাৰ পঢ়িম তেতিয়া এই কথাখিনি আমাক লাগিব। আৰু সেইকাৰণে মই এতিয়াই তোমালোকক কৈ থ'লোঁ আৰু অডিঅ'টো দিলোঁ, যাতে তোমালোকে মাজে সময়ে শুনি কথাবোৰ মনত পেলাই থাকিব পাৰা। আজিলৈ ইমানতে এৰিছোঁ, ধন্যবাদ।